আকাশবাণী গুৱাহাটী সন্ধিয়াৰ উজনি অসমৰ বাতৰিৰ সৈতে মই পৰিস্মিতা দিহিঙীয়া। ডিব্ৰুগড়ৰ জনসাধাৰণৰ দীৰ্ঘদিনীয়া দাবী পূৰণ কৰি অহা 20 ছেপ্টেম্বৰত ডিব্ৰুগড়ৰ পৰা গুৱাহাটীলৈ প্ৰভাতী বিমান সেৱা আৰম্ভ হ'ব। সেইদিনাই যোৰহাটৰ পৰা নতুন দিল্লীলৈ আন এখন নতুন বিমানৰ উৰণো আৰম্ভ হ'ব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই উজনি অসমৰ 3খন জিলা ডিব্ৰুগড়, লখিমপুৰ আৰু শিৱসাগৰ ভ্ৰমণ সামৰি ডিব্ৰুগড়ৰ মুখ্যমন্ত্ৰী সচিবালয়ত এখন সংবাদমেলত আজি এই কথা প্ৰকাশ কৰে। ইণ্ডিগো বিমান সংস্থাৰ সৈতে হোৱা বৈঠক মৰ্মে এই সেৱা আগবঢ়োৱা হ'ব বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে। ডঃ শৰ্মাই শিৱসাগৰৰ ভটিয়াপাৰৰ ONGCৰ গেছ নিৰ্গমনৰ ফলত ক্ষতিগ্ৰস্ত 332 পৰিয়ালক মুখ্যমন্ত্ৰী সাহায্য পুঁজিৰ পৰা 25,000 টকাৰ এককালীন সাহায্য প্ৰদান কৰাৰ কথাও সংবাদমেলত ঘোষণা কৰে। এই গেছ নিৰ্গমন ৰোধৰ বাবে আমেৰিকাৰ এগৰাকী বিশেষজ্ঞক আমন্ত্ৰণ জনোৱা হৈছে আৰু শীঘ্ৰেই এই সমস্যা সমাধান হ'ব বুলি তেওঁ উল্লেখ কৰে। মুখ্যমন্ত্ৰীয়ে মৰাণ আৰু মটক পৰিষদত এতিয়াৰে পৰা কেৱল মৰাণ আৰু মটক জনগোষ্ঠীৰ লোকেহে ভোটদান কৰিব পাৰিব বুলি জানিবলৈ দিয়ে। ডঃ শৰ্মাই ইয়াৰ পূৰ্বে ডিব্ৰুগড়ৰ মুখ্যমন্ত্ৰী সচিবালয়ত দুলীয়াজান বিধানসভা সমষ্টিত ৰূপায়িত আঁচনিৰ অগ্ৰগতি সন্দৰ্ভত এখন পৰ্যালোচনা বৈঠকত মিলিত হয়। দুলীয়াজান সমষ্টিত লোক নিৰ্মাণ, পথ আৰু গৃহ, জলসম্পদ, জলসিঞ্চন আৰু শক্তি বিভাগৰ উদ্যোগত 87টা গুৰুত্বপূৰ্ণ আন্তঃগাঁথনি প্ৰকল্পৰ কাম চলি আছে। বৈঠকত মুখ্যমন্ত্ৰীয়ে সমষ্টিটোৰ বিভিন্ন সমস্যা তথা প্ৰকল্পসমূহৰ অগ্ৰগতিৰ বুজ লয়। তেওঁ সংশ্লিষ্ট বিভাগসমূহক দ্ৰুতগতিত কাম সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিয়ে। কেন্দ্ৰীয় পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ দপ্তৰ মন্ত্ৰী হৰদীপ সিং পুৰীয়ে আজি শিৱসাগৰ জিলাৰ ৰুদ্ৰসাগৰ তৈলক্ষেত্ৰৰ অধীনৰ 147 নম্বৰ ৰিগত বিগত কেইবাদিনো ধৰি হৈ থকা গেছ নিৰ্গমন ৰোধ কৰাৰ বাবে তেল আৰু প্ৰাকৃতিক গেছ নিগমে চলাই থকা প্ৰচেষ্টাৰ বুজ লয়। সামাজিক মাধ্যমৰ এটা বাৰ্তাত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে তেল আৰু প্ৰাকৃতিক গেছ নিগমৰ বিভিন্ন কেন্দ্ৰৰ পৰা বিশেষজ্ঞ লোকসকলক অনা হৈছে আৰু পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে উচ্চ ক্ষমতাসম্পন্ন পাম্প ব্যৱহাৰ কৰা হৈছে। তেওঁ লগতে কয় যে ONGCৰ বিষয়াসকল আন্তঃৰাষ্ট্ৰীয় বিশেষজ্ঞসকলৰ সৈতে নিৰন্তৰ যোগাযোগত আছে। অঞ্চলটোত জুই ৰোধ কৰা আৰু পৰিৱেশ শীতল কৰি ৰখাৰ বাবে অহৰহ পাম্পেৰে পানীৰ এটা আৱৰণ সৃষ্টি কৰা হৈছে। ৰিগটোৰ কাষৰীয়া অঞ্চলত বাস কৰা লোকসকলক স্থানান্তৰিত কৰা হৈছে আৰু তেওঁলোকক সকলো ধৰণৰ সাহায্য প্ৰদান কৰা হৈছে বুলি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ 123 সংখ্যক উপজাতিন উপলক্ষে আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত ভালেমান কাৰ্যসূচী গ্ৰহণ কৰা হয়। ৰূপান্তৰেহে জগত ধুনীয়া কৰে বুলি ভৱিষ্যমুখী সমাজ নিৰ্মাণৰ পণ লোৱা সুন্দৰ পূজাৰীগৰাকী প্ৰথম অসমীয়া চলচ্চিত্ৰ জয়মতীৰ নিৰ্মাতা, গীত নাট কবিতাকে ধৰি সাহিত্যৰ মেটমৰা সম্ভাৰেৰে অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰি যোৱা সব্যসাচী শিল্পী আছিল। 1903 চনৰ এই দিনটোতে ডিব্ৰুগড়ৰ তামোলবাৰী চাহ বাগিচাত শিল্পীগৰাকীৰ জন্ম হৈছিল। গীত মাত সাহিত্য সাধনাৰ লগতে দেশৰ স্বাধীনতা সংগ্ৰামত সক্ৰিয় ভূমিকা লোৱা শিল্পীগৰাকীৰ সৃষ্টিসমূহে সমাজৰ সকলো স্তৰৰ লোকক আগবাঢ়ি যোৱাৰ প্ৰেৰণা দিছিল। উপলক্ষে আজি ৰূপকোঁৱৰৰ জন্মস্থান ডিব্ৰুগড়ৰ লাহোৱাল সমষ্টিৰ মদাৰখাট মৌজাৰ অন্তৰ্গত তামোলবাৰী চাহ বাগিচাত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হয়। এই অনুষ্ঠানৰ ভালেসংখ্যক লোকে অংশগ্ৰহণ কৰে। জয়মতী নিৰ্মাণস্থলী গহপুৰৰ ভোলাগুৰিতো আজি ৰূপকোঁৱৰক স্মৰণ কৰি গুণমুগ্ধসকলে শ্ৰদ্ধা নিবেদন কৰে। তেজপুৰতো আজি সুন্দৰ পূজাৰীগৰাকীৰ স্মৃতিত গীত মাত আৰু শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হয়। তেজপুৰ সাহিত্য সভাৰ লগতে জ্যোতি ভাৰতীত বহু লোক সমবেত হৈ ৰূপকোঁৱৰৰ স্মৃতিত শ্ৰদ্ধা নিবেদন কৰে। একাংশ নবীন প্ৰবীণ শিল্পীয়ে ৰূপকোঁৱৰৰ গীত, কবিতা আৰু নাটকৰ সংলাপেৰে তেওঁৰ স্মৃতিত শ্ৰদ্ধা জ্ঞাপন কৰে। কাছাৰ জিলাৰ ভাৰত বাংলাদেশ সীমান্তত চোৰাং ব্যৱসায় আৰু অন্যান্য অবৈধ কাৰ্যকলাপ ৰোধৰ বাবে জিলা আয়ুক্ত মৃদুল কুমাৰ যাদৱে ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ অধীনত এলানি নিৰ্দেশনা জাৰি কৰিছে। এই অনুসৰি সীমান্তৰ 1 কিলোমিটাৰ সীমাৰ ভিতৰত সূৰ্যাস্তৰ পৰা সূৰ্যোদয়লৈ ব্যক্তিৰ চলাচল সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হৈছে। একেদৰে এই সময়ছোৱাত সুৰমা নদীত মাছ ধৰাৰ বাবে নাও চলাচলত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। অঞ্চলটোৰ লোকসকলে আগতীয়াকৈ কাটিগড়া ৰাজহচক্ৰৰ অনুমতি লোৱাৰ পাছতহে সীমিত সংখ্যক নাও চলাচল কৰিব পাৰিব। হোজাই জিলাৰ অভিভাৱক মন্ত্ৰী কেশৱ মহন্ত আজি জিলা আয়ুক্ত কাৰ্যালয়ত জিলাখনত ৰূপায়ণ হৈ থকা কল্যাণকামী আঁচনিসমূহৰ পৰ্যালোচনা কৰে। সভাত জিলা আয়ুক্ত হোজাই আৰু লামডিং সমষ্টিৰ দুয়োগৰাকী বিধায়ককে ধৰি কেইবাটাও বিভাগৰ শীৰ্ষ বিষয়াসকল উপস্থিত থাকে। সভাত মন্ত্ৰীগৰাকীয়ে জিলাখনত বান প্ৰস্তুতিৰ বাবে আগধন প্ৰদান কৰাৰ কথা প্ৰকাশ কৰে। এই বৈঠকতে মিছন বসুন্ধৰাৰ অধীনত জিলাখনৰ চৰকাৰী আৰু বেচৰকাৰী সংস্থাসমূহক ভূমি প্ৰদানৰ বিষয়টো পৰ্যালোচনা কৰা হয়। যোৰহাট জিলাৰ লাডৈগড়ত আৰক্ষী অভিযান চলাই আজি বুজন পৰিমাণৰ সুৰা জব্দ কৰে। আৰক্ষীয়ে এখন বিলাসী বাহনৰ পৰা 600 লিটাৰৰো অধিক সুৰা জব্দ কৰাৰ লগতে গাড়ীখনৰ আৰোহীক আটক কৰি তদন্ত আৰম্ভ কৰিছে। এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি